এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চি বি আইক অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত 41টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 13 ছেপ্টেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ অনুমোদন অনুসৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল। ৰাজ্য চৰকাৰৰ আহান মৰ্মে কেন্দ্ৰীয় চৰকাৰে পুলিচ এষ্টাব্লিছমেণ্ট এক্ট 1946ৰ 3 নম্বৰ ধাৰাৰ অধীনত তদন্ত চলাবলৈ চি বি আইলৈ নিৰ্দেশনা জাৰি কৰে। তদন্ত ক্ষীপ্ৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ শেট্টীক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছে। লগতে নিত্যা মেননক তামিল ছবি তিৰু চিত্ৰামলম্বত আৰু মানসী পাৰেখক গুজৰাটী ছবি কচ্ছ এক্সপ্ৰেছত কৰা মননশীল অভিনয়ৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূজাৰ উৎসাহ কিছু স্তিমিত হোৱা দেখা গৈছিল যদিও বতৰ ফৰকাল হোৱাৰ লগে লগে ৰাজ্যবাসীৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ইপিনে ইতিহাস প্ৰসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। আজি দেৱী কাত্যায়নীৰ বন্দনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে দিয়া বাৰ্তাত দেৱী কাত্যায়নীৰ আশীৰ্বাদত জনসাধাৰণৰ শক্তি সামৰ্থ আৰু সাহস বৃদ্ধিৰ বাবে সেৱা জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজি দেৱী কাত্যায়নীৰ আৰাধনা কৰাৰ লগতে সকলোৰে জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰাই তুলিবলৈ আশীষ বিচাৰে। ইপিনে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ উপাসনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। চিচিটিভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে 450খনৰো অধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলচৰৰ বিল্লেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্ৰসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে জনসাধাৰণ সাজু হৈছে। মণ্ডপসমূহত স্বনামধন্য শিল্পীসকলৰ ছবি অংকন কৰি সজাই পৰাই তোলা হৈছে। ইপিনে গোলাঘাট জিলাতো পূজা উপলক্ষে উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্য চৰকাৰে চাহবাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলক 20% পূজাৰ বোনাছ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ 8 শতাধিক চাহবাগিচাৰ 10 লাখৰো অধিক শ্ৰমিক কৰ্মচাৰী উপকৃত হ'ব। এই বোনাছ আদায়ৰ বাবে ৰাজ্য চৰকাৰে 78 কোটিৰো অধিক টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সা চালক ঠেলা চালকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। অন্ত্যোদয়া আঁচনিৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সমবিকাশ আৰু সমমৰ্যাদা নিশ্চিত কৰাটো বিজেপি চৰকাৰৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰিক্সা চালক ঠেলা চালকসকলৰ সৈতে একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ উপৰি তেওঁলোকৰ সৈতে সুখ দুখ বিনিময় কৰে। জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত পূব মাজুলী মহাবিদ্যালয় আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। মহিলা সবলীকৰণ তথা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 5 গৰাকী মহিলা আৰু কিশোৰীক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। বেটী বচাও বেটী পঢ়াও এই আঁচনিৰ অধীনত আয়োজিত এই কাৰ্যসূচীত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। একেদৰে যোৰহাটৰ মহাত্মা গান্ধী মহাবিদ্যালয়তো আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত কন্যা শিশু দিৱসৰ তাৎপৰ্য, দক্ষতা বিকাশ, ঋতুস্ৰাৱজনিত বিভিন্ন দিশত বিতংভাৱে আলোচনা কৰা হয়। বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি আজি মৰিগাঁও জিলাত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত, স্বাস্থ্য বিভাগৰ আয়ুক্তকে ধৰি বিভিন্ন শীৰ্ষ বিষয়াৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত মানসিক ৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দত্তই বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ বিভিন্ন দিশ ব্যাখ্যা কৰে। অনুষ্ঠানত কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্য সজাগতাৰ লগতে বিভিন্ন প্ৰয়োজনীয় বিষয় সম্পৰ্কে খৰচী মাৰি আলোচনা কৰা হয়।